নহেমিয়া দুই অধ্যায়। নহেমিয়াই জেৰুচালেমলৈ যাত্ৰা কৰা আৰু তাৰ গড় চোৱা। ৰজা অটক্ষয়তৰ ৰাজত্বৰ 20 বছৰৰ নিচান মাহত তেওঁ দ্ৰাক্ষাৰস বাছি ললে, আৰু মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেৰে মই ৰজাৰ আগত কেতিয়াও মুখ মলিন কৰা নাই। কিন্তু ৰজাই মোক ক'লে, তোমাৰ মুখ কিয় মলিন হৈছে? তোমাক অসুখীয়া যেন লগা নাই জানো, নিশ্চয় এয়া আন্তৰিক বেদনা। তেতিয়া মোৰ অতিশয় ভয় লাগিল। মই ৰজাক ক'লো, মহাৰাজ চিৰজীৱী হওক, মোৰ মুখ কিয় মলিন নহ'ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উচ্ছন্ন কৰা হ'ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধ্বংস কৰা হ'ল। তেতিয়া ৰজাই মোক ক'লে, মই কি কৰাটো তুমি বিচাৰিছা? সেয়ে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ। মই ৰজাক উত্তৰ দি ক'লোঁ, যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই দাসে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক মোৰ পিতৃসকলৰ মৈদামৰ নগৰ যিহুদালৈ পঠিয়াই দিয়ক, মই তাক পুনৰাই সাজিম। ৰজাই মোক উত্তৰ দিলে, আৰু তেওঁ ৰাণীও তেওঁ কাষত বহি আছিল, তুমি কিমান দিনৰ বাবে যাবা আৰু কেতিয়া উভতি আহিবা? মই যেতিয়া তেওঁক নিৰূপিত সময়ৰ কথা দিলোঁ, তেতিয়া ৰজাই আনন্দেৰে মোক পঠিয়াই দিলে। তাৰ পাছত মই ৰজাক ক'লোঁ, যদি ৰজা এই কথাৰ সন্তোষ পাইছে, তেনেহ'লে নদীৰ সিপাৰে থকা দেখাধক্ষসকলৰ বাবে লিখা চিঠি মোক দিব পাৰে, যাতে যিহুদালৈ যাওঁতে তেওঁলোকৰ দেশ পাৰ হ'বলৈ তেওঁলোকে মোক অনুমতি দিয়ে। ৰজাৰ বনাঞ্চল ৰখীয়া আছফলৈও এখন চিঠি দিব পাৰে, যাতে মন্দিৰৰ কাষত থকা দুৰ্গৰ দুৱাৰৰ চৌকাঠ, নগৰৰ দেৱাল আৰু যি গৃহত মই থাকিম সেই সকলোবোৰ বাবে তেওঁ মোক যেন কাঠ দিয়ে। মোৰ ওপৰত ঈশ্বৰৰ মংগলময় হাত থকাত ৰজাই মোৰ অনুৰোধবোৰ গ্ৰহণ কৰিলে। মই নদীৰ সিপাৰে থকা দেখাধক্ষসকলৰ ওচৰলৈ আহিলোঁ আৰু ৰজাৰ পত্ৰবোৰ তেওঁলোকক দিলোঁ। ৰজাই মোৰ লগত সৈন্যসমূহৰ কৰ্মচাৰী আৰু অশ্বাৰোহী পঠাইছিল, ইজৰাইলৰ লোকসকলক সহায় কৰিবলৈ। কোনো এজন ব্যক্তি আহি থকা কথা যেতিয়া হুৰিনিয়া সনবল্লত আৰু অমুনিয়া টুবিয়া দাসে শুনিলে, তেতিয়া তেওঁলোকে অতিশয় বেজাৰ পালে। মই জেৰুচালেমলৈ আহিলোঁ আৰু তাত 3 দিন থাকিলোঁ। মই ৰাতিয়ে উঠিলোঁ, তাতে মই আৰু কেইজনমান পুৰুষ মোৰ সৈতে আছিল। জেৰুচালেমৰ অৰ্থে যি কৰিবলৈ মোৰ ঈশ্বৰে মোৰ মনত উদগনি দিলে, সেই কথা মই কাৰো আগত নক'লোঁ। মই উঠি অহা জন্তুটোৰ বাহিৰে আন কোনো জন্তু মোৰ লগত নাছিল। মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ জেৰুচালেমৰ ভগা দেৱাল আৰু জুইৰে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাক, নাদ আৰু গোবৰৰ দুৱাৰলৈকে গ'লোঁ। তাৰ পাছত মই ভুমুক দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ'লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল, সেয়ে মই ৰাতি উপত্যকাৰ দি ওপৰলৈ উঠি গৈ দেৱাল চালোঁ আৰু উপত্যকাৰ দুৱাৰেদি সোমাই মই উভতি আহিলোঁ। মই ক'লৈ গৈছিলোঁ আৰু কি কৰিলোঁ সেই বিষয়ে শাসনকৰ্তাসকলে জনা নাছিল। তেতিয়ালৈকে মই যিহুদীসকলক বা পুৰোহিতসকলক বা প্ৰধান লোকসকলক বা শাসনকৰ্তাসকলক বা অৱশিষ্ট যিসকল লোকে কাম কৰিছিল তেওঁলোককো একো কোৱা নাছিলোঁ। মই তেওঁলোকক ক'লোঁ, আমি কেনে দুৰৱস্থাত আছোঁ, জেৰুচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুইৰে পুৰিলে, সেইবোৰ আপোনালোকে দেখিছে। আহক, আমি জেৰুচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি পুনৰ অপমানিত হ'বলৈ কোনো কাৰণ নাথাকিব। মই তেওঁলোকক ইয়াকো ক'লোঁ যে ঈশ্বৰৰ মংগলময় হাত মোৰ ওপৰত আছে, আৰু ৰজাই মোক যি কথা কৈছিল সেই কথাও তেওঁলোকক জনালো। তেওঁলোকে ক'লে, আহক আমি নিৰ্মাণ কাৰ্যৰ বাবে সাজু হওঁহক। সেয়ে তেওঁলোকে সেই উত্তম কাৰ্যৰ অৰ্থে নিজৰ হাত সবল কৰিলে। কিন্তু হুৰণীয়া চনবল্লত, অমুনীয়া টুবিয়া দাস আৰু আৰবীয়া গেছমে এই কথা শুনি আমাক উপহাস কৰিলে আৰু আমাক হেয়জ্ঞান কৰি ক'লে, তোমালোকে কি কৰি আছা? তোমালোকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছানে? তেতিয়া মই তেওঁলোকক উত্তৰ দি ক'লোঁ, স্বৰ্গৰ ঈশ্বৰেই আমাক কৃতকাৰ্য কৰিব। আমি তেওঁৰ দাস আৰু আমি নিৰ্মাণ কাৰ্য কৰিম, কিন্তু জিৰচালেমত তোমালোকৰ ভাগ কি অধিকাৰ নাই, আৰু জিৰচালেমত ইতিহাসতো তোমালোকৰ কোনো স্বত্ব নাছিল।